ثم يوم القيامة يخزيهم ويقول أين شركائي الذين كنتم تشاقون فيهم قال الذين أوتوا العلم إن الخزي اليوم والسوء على الكافرين
ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক'ব মোৰ সেই অংশীদাৰবোৰ ক'ত যিবোৰক লৈ তোমালোকে ঘূৰ বাক বিতণ্ডা কৰিছিলা যিসকলক জ্ঞানদান কৰা হৈছিল তেওঁলোকে ক'ব নিশ্চয় আজি লাঞ্ছনা আৰু অমংগল কাফিৰসকলৰ ওপৰত